এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলী দেৱী। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা চলি আছে। গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 19টা পৰিষদীয় সমষ্টিৰ ভোটগণনা পুৱা 8 বজাৰ পৰা কটকটে নিৰাপত্তাৰ মাজত জিলা আয়ুক্ত কাৰ্যালয়ত আৰু কামৰূপ জিলাৰ 14টা সমষ্টিৰ ভোটগণনা আমিনগাঁৱত থকা জিলা আয়ুক্ত কাৰ্যালয়ত চলি আছে। এই বাতৰি যুগুতোৱাৰ পৰলৈকে বকো সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী সুমিত ৰাভা, জোঙাখুলি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অৰ্জুন ছেত্ৰী, বামুণীগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী অজিত ৰাভা, বন্দাপাৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মেঘালী ৰাভা, লুকি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰেলিনা জে মাৰাক, উত্তৰ বনগাঁৱত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী আদিত্য ৰাভা, জাৰিঘাট সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী অশোক কুমাৰ ৰাভা, পাণ্টানত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভা, গোবৰ্ধনত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী জ্যোতিষ চন্দ্ৰ ৰাভা, ৰাণী সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী পুষ্পাঞ্জলি কুমাৰী বড়ো, শিলপুটাত বিজেপি প্ৰাৰ্থী কমলেশ্বৰ ৰাভা, দক্ষিণ বনগাঁও সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী মিনতি ৰাভা, চানডুবিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভা আৰু কুলচি সমষ্টিত এন ডি এ যৌথ মঞ্চৰ প্ৰাৰ্থী ৰশ্মিমালা ৰাভাই অগ্ৰগতি লাভ কৰিছে বুলি আমাৰ কামৰূপৰ সংবাদদাতাই জানিবলৈ দিছে। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে ধূপধৰা সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী অনাদি চৰকাৰ, কোঠাকুচি সমষ্টিত বিজেপি প্ৰাৰ্থী ভৈৰৱ কছাৰী, কোচধোৱা দৰংগিৰি সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰমা ৰাভা আৰু উত্তৰ দুজনৈ সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী উজ্জ্বলা ব্ৰহ্ম আগবাঢ়ি আছে। উল্লেখযোগ্য যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে গোৱালপাৰা জিলাত 20টা সমষ্টি আছিল যদিও ইয়াৰে এটা সমষ্টিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত 19টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ৱাকফ সংশোধনী বিধেয়ক 2025 সংসদত গৃহীত হৈছে। ৰাজ্যসভাই প্ৰায় 12 ঘণ্টা জোৰা আলোচনাৰ অন্তত যোৱা নিশা বিধেয়কখনত অনুমোদন জনায়। উচ্চ সদনত 128গৰাকী সদস্যই সংশোধনী বিধেয়কখনৰ সপক্ষে আৰু 95গৰাকী বিপক্ষে ভোটদান কৰে। লোকসভাত ইতিমধ্যে বিধেয়কখন গৃহীত হৈছে। ৱাকফ সংশোধনী বিধেয়ক 2025ৰ মূল উদ্দেশ্য হৈছে ঐতিহ্যস্থলীসমূহৰ সুৰক্ষা আৰু সামাজিক কল্যাণ সুনিশ্চিত কৰা। এই বিধেয়কখনৰ জৰিয়তে ৱাকফ পৰিষদৰ সা সম্পত্তিৰ ব্যৱস্থাপনাৰ দিশটো অধিক স্বচ্ছ কৰি তোলাৰ লগতে ৱাকফ পৰিষদ আৰু স্থানীয় কৰ্তৃপক্ষসমূহৰ মাজত সমন্বয় গঢ়ি তুলিবলৈ বিচৰা হৈছে। বিধেয়কখনত মুছলমান মহিলা, বিশেষকৈ স্বামীহাৰা আৰু বিবাহ বিচ্ছেদিত মহিলাসকলৰ আৰ্থ সামাজিক স্থিতিৰ উন্নয়নৰ ব্যৱস্থা আছে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে মুছলমান সম্প্ৰদায়ৰ দুখীয়া লোকসকল বিধেয়কখনৰ পৰা উপকৃত হ'ব আৰু ইয়াৰ পৰা এগৰাকী মুছলমানৰো ক্ষতি নহয়। তেওঁ কয় যে বিধেয়কখনে ৱাকফৰ সা সম্পত্তিত কোনোধৰণে হস্তক্ষেপ নকৰে। নৰেন্দ্ৰ মোদী চৰকাৰে সবকা সাথ সবকা বিকাশ দৃষ্টিভংগীৰে কাম কৰি আহিছে আৰু চৰকাৰখনে কোনো সম্প্ৰদায়ৰ সৈতে ভেদভাৱ নকৰে বুলি শ্ৰীৰিজিজুৱে মন্তব্য কৰে। তেওঁ কয় যে যুটীয়া সংসদীয় সমিতিয়ে সাংসদসকলৰ মতামত গুৰুত্ব সহকাৰে বিবেচনা কৰিছে আৰু তেওঁলোকৰ দিহা পৰামৰ্শও বিধেয়কখনত অন্তৰ্ভুক্ত কৰা হৈছে। বজালীৰ পাঠশালাৰ নিকটৱৰ্তী মুগুৰীয়াত কালি নিশা হোৱা অগ্নিকাণ্ডত বিস্তৰ এলেকাৰ বাঁহ তথা তামোলৰ বাৰীৰ লগতে বহু মূল্যৱান গছ জাহ যায়। কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ পাছত বিস্তীৰ্ণ অঞ্চল জুয়ে চানি ধৰাত অগ্নি নিৰ্বাপক বাহিনীৰ 3খন বাহনৰ সহায়ত অগ্নি নিৰ্বাপনৰ চেষ্টা চলোৱা হয়। ইপিনে বৰপেটাৰ কয়াকুচিতো যোৱা নিশা হোৱা অগ্নিকাণ্ডত 100ৰো অধিক বিপণী জাহ যায়। কয়াকুচি বজাৰত নিশা প্ৰায় 2 বজাত জুইৰ সূত্ৰপাত ঘটাত স্থানীয় জনসাধাৰণৰ লগতে অগ্নি নিৰ্বাপক বাহিনীয়েও জুই নুমুৱাবলৈ চেষ্টা চলায়। ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কেইবা কোটি টকাৰ সামগ্ৰী জুইত জাহ যায়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট সাংবাদিক আছাম টকছ চেনেলৰ মুখ্য সম্পাদক প্ৰাণজিৎ শইকীয়াৰ সৈতে এটা অগতানুগতিক সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 80 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 120 ৰাণহে কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব। Thank you.